आता हुआ नहीं। বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মসামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰে। জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ মুখ্য কাৰাগাৰত পুনৰ জেৰা কৰে। আৰু মহিলা ক্ৰিকেটত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট খেলখনৰ আজি তৃতীয় দিনা ভাৰতীয় স্পিনাৰ স্নেহ ৰাণাই 8টা উইকেট দখল কৰি ইতিহাস ৰচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি শ্ৰীমোদীয়ে কয় যে চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰূপে পৰিগণিত হৈছে আৰু এইবাৰৰ লোকসভা নিৰ্বাচনত 65 কোটি লোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে 30 জুন এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো এই দিনটোতে হুল দিৱস পালন কৰা হয়। তেওঁ কয় যে এই দিৱস ব্ৰিটিছ শাসকসকলৰ আতিশায্যৰ বিৰোধিতা কৰা ঝাৰখণ্ডৰ সন্তান সিদ্ধু আৰু কানহুৰ অদম্য সাহসৰ সৈতে জড়িত। এইবেলি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আৰম্ভ কৰা এক পেৰ মাকে নাম নামৰ বিশেষ অভিযানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে সমগ্ৰ বিশ্বৰে জনসাধাৰণক মাতৃৰ সৈতে এটি গছপুলি ৰোপণ কৰিবলৈ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ আহান জনাইছে। শ্ৰীমোদীয়ে কয় যে ভাৰতত যোৱা দশকত বনভূমিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে। তেওঁ কয় যে অমৃত মহোৎসৱৰ সময়ত সমগ্ৰ দেশত 60,000ৰো অধিক অমৃত সৰোবৰ বিকশাই তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে কেৰালাত নিৰ্মাণ কৰা কাৰথুম্বি নামৰ ৰং বিৰঙৰ ছাতিৰ প্ৰসংগ উল্লেখ কৰি এই সন্দৰ্ভত কেৰালাৰ জনজাতীয় মহিলাসকলৰ প্ৰশংসা কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত এই ছাতিৰ বৰ্ধিত চাহিদাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰীৰ পোষকতা কৰাৰ ইয়াতকৈ ভাল উদাহৰণ একোৱেই হ'ব নোৱাৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাতত অন্ধ্ৰপ্ৰদেশৰ অল্লুৰি সীতাৰাম ৰাজু জিলাত উৎপাদিত অৰাকু কফি তথা জম্মু কাশ্মীৰৰ স্ন'পিজ নামৰ বিশেষ মটৰ মাহৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে হেচটেগ মাই প্ৰডাক্টছ মাই প্ৰাইডৰ জৰিয়তে এনেধৰণৰ সামগ্ৰীৰ বিৱৰণ আগবঢ়াবলৈ শ্ৰোতাসকলৰ প্ৰতি আহান জনায়। কুৱেইট চৰকাৰে ৰাষ্ট্ৰীয় ৰেডিঅ'ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান আৰম্ভ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে মন কী বাতত জানিবলৈ দিয়ে। যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। তেওঁ ছৌদি আৰব, ইজিপ্ত, বাহৰেইন আৰু ভূটানত যোগ দিৱস পালন কৰা তথা যোগাভ্যাসৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অহা মাহত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকৰ কথাও উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমাগত পেৰিছ অলিম্পিকতো ভাল প্ৰদৰ্শন দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক হেচটেগ চিয়েৰ ফৰ ভাৰতত ভাৰতীয় দলটোক উৎসাহ দিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ সংস্কৃত বুলেটিন সম্প্ৰচাৰৰ আজি 50 বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে এটা সপ্তাহৰ পাছত আৰম্ভ হ'ব লগা পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা উল্লেখ কৰি ভগৱান জগন্নাথে দেশবাসীক সদায় আশীৰ্বাদ দি থাকিব বুলি আশা প্ৰকাশ কৰে। তেওঁ অমৰনাথ যাত্ৰা আৰু পন্ধৰপুৰৱাৰীত অংশ লোৱা তীৰ্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মসামৰি ৰচনা কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰে। শ্ৰীনাইডুৰ 75 বছৰীয়া জন্মদিনৰ সৈতে সংগতি ৰাখি এই গ্ৰন্থ তিনিখন উন্মোচন কৰা হয়। হায়দৰাবাদৰ গাছিবৌলিৰ অন্বয়া প্ৰেক্ষাগৃহত এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থকেইখন উন্মোচন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভেংকায়া নাইডুৱে কাইলৈ 75 বছৰ সম্পূৰ্ণ কৰিব। এই 75 বছৰত তেওঁ দেশৰ ৰাজনীতিৰ বহু উত্থান পতনৰ সাক্ষী হৈছে। উল্লেখযোগ্য যে আজি উন্মোচন কৰা এখন গ্ৰন্থ হৈছে ভেংকায়া নাইডুৰ আত্মজীৱনীমূলক গ্ৰন্থ। তিনিওখন গ্ৰন্থ মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে এই গ্ৰন্থসমূহ জাতিৰ বাবে পথেয় হৈ ৰোৱাৰ লগতে জনসাধাৰণৰ বাবে প্ৰেৰণাৰ উৎস হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি নতুন দিল্লীত দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 1964 চনত জন্মগ্ৰহণ কৰা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে 1984 চনৰ 15 ডিচেম্বৰত ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল। 40 বছৰীয়া এই অভিজ্ঞতাপুষ্ট সময়ছোৱাত তেওঁ সেনাবাহিনীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। 2022 চনৰ পৰা 2024 চনলৈকে লেফটেনেণ্ট জেনেৰেল হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল। ৰেৱাৰ সৈনিক স্কুলত স্কুলীয়া জীৱন সাং কৰাৰ পাছত তেওঁ নেচনেল ডিফেন্স কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। সেনা বিষয়াগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা আৰু ব্যৱস্থাপনা বিভাগত এম ফিল তথা কৌশলগত অধ্যয়ন আৰু প্ৰতিৰক্ষা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে আজি নীট UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ ব্যুৰৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট UGৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আইয়ে এতিয়ালৈ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা 5 জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি সংস্থাটোৱে আন 13 গৰাকী অভিযুক্তক ব্যুৰৰ কাৰাগাৰত জেৰা কৰি আছে। এই লোককেইজনক পূৰ্বে বিহাৰ আৰক্ষীৰ বিত্তীয় অপৰাধ গোটে গ্ৰেপ্তাৰ কৰিছিল। বিত্তীয় অপৰাধ গোটে যোৱা 24 জুনত গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা 9:30 বজাত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাই সকলোৰে বাসগৃহৰ সপোন পূৰ কৰা সন্দৰ্ভত গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ উপসঞ্চালক প্ৰধান গয়া প্ৰসাদ আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব কুলদীপ নাৰায়ণৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কে বিষয়াগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপযোগে 92890-94044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েল যোগেও এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিৱেশ আৰু বহন ক্ষমতা শাখাৰ মুৰববী সিদ্ধাৰ্থ ফুকন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰ, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটীস্থিত PIBৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেনে নামচুৱে আলোচনাৰ আঁত ধৰিব। কাইলৈৰ অনুষ্ঠানত আকাশবাণীৰ বাতৰি বিভাগে আয়োজন কৰা বাতৰি পঢ়া প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে পুৰস্কৃত কৰা হ'ব। মহিলা ক্ৰিকেটত চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট খেলখনৰ আজি তৃতীয় দিনা ভাৰতীয় স্পিনাৰ স্নেহ ৰাণাই 8টা উইকেট দখল কৰি ইতিহাস ৰচনা কৰে। স্নেহ ৰাণা আৰু দীপ্তি শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে খেলখনত ভাৰত জয়ৰ দিশে আগবাঢ়িছে। দক্ষিণ আফ্ৰিকাই আজি প্ৰথম ইনিংছত 264 ৰাণহে কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই বাকী 2টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাই নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনৰ শেষত 2টা উইকেট হেৰুৱাই 232 ৰাণ কৰি খেলি আছে। ভাৰতৰ জ্যোতি য়াৰাজীয়ে আজি পঞ্চকুলাত আয়োজিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ মহিলাৰ 100 মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে 13 মিনিট 6 ছেকেণ্ডত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰে। আনহাতে পুৰুষৰ 110 মিটাৰ হাৰ্ডলছত তেজস শীৰ্ষে 13 মিনিট 54 ছেকেণ্ডত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দেশৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মসামৰি ৰচনা কৰা 3খন গ্ৰন্থ উন্মোচন কৰে। জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ মুখ্য কাৰাগাৰত পুনৰ জেৰা কৰে আৰু মহিলা ক্ৰিকেটত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট খেলখনৰ আজি তৃতীয় দিনা ভাৰতীয় স্পিনাৰ স্নেহ ৰাণাই 8টা উইকেট দখল কৰি ইতিহাস ৰচনা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।